জিউচুৱা 21 অধ্যায়। লেবিয়াসকলৰ নগৰ নিৰূপণ কৰা। তেতিয়া লেবিয়াসকলৰ বংশৰ মুখীয়া লোকসকলে ইলিয়াজৰ পুৰোহিত নুনৰ পুত্ৰ জিহুচুৱা আৰু ইজৰাইলৰ সন্তানসকলৰ ফৈদৰ পিতৃবংশৰ পৰিয়ালসমূহৰ লোকসকলৰ ওচৰলৈ আহিল আৰু কনান দেশত থকা চিলুত তেওঁলোকক ক'লে, আমি থাকিবৰ অৰ্থে নগৰ আৰু পশুবোৰ চৰাবৰ বাবে তাৰ চৰণীয়া ঠাই দিয়াৰ আজ্ঞা জিহুৱাই মুচিৰ দ্বাৰাই তোমালোকক দিছিল। তাতে জিহুৱাৰ আজ্ঞা অনুসাৰে ইজৰাইলৰ সন্তানসকলে নিজ নিজ উত্তৰাধিকাৰৰ পৰা লেবিয়াসকলক এই নগৰ আৰু চৰণীয়া ঠাইসমূহ দিলে। চিঠি খেলাওঁতে কহাতীয়া বংশৰ নাম উঠিল। লেবিয়াসকলৰ মাজৰ হাৰুণ পুৰোহিতৰ সন্তানসকলে চিঠি খেলৰ দ্বাৰাই জিহুদা ফৈদৰ, চিমিউন ফৈদৰ আৰু বিন্যামিন ফৈদৰ পৰা 13খন নগৰ পালে। আৰু কহাতৰ অৱশিষ্ট বংশই চিঠি খেলৰ দ্বাৰাই ইফ্ৰইম ফৈদসমূহৰ পৰা, আছেৰ ফৈদৰ আৰু নপ্তালি ফৈদৰ পৰা আৰু বাছানত থকা মঞ্চিৰ আধা ফৈদৰ পৰা 10খন নগৰ পালে। আৰু বংশানুক্ৰমে গেছুনৰ সন্তানসকলে চিঠি খেলৰ দ্বাৰাই ইছাখৰ ফৈদৰ আৰু নপ্তালি ফৈদৰ পৰা আৰু বাছানত থকা মঞ্চিৰ আধা ফৈদৰ পৰা 13খন নগৰ পালে। আৰু বংশানুক্ৰমে মৰাৰীৰ সন্তানসকলে নিজ নিজ ফৈদ অনুসাৰে ৰুবেন ফৈদৰ, গাদ ফৈদৰ আৰু জবুলুন ফৈদৰ পৰা 12খন নগৰ পালে। এইদৰে মুচিৰ দ্বাৰাই জিহুৱাই দিয়া আজ্ঞা অনুসাৰে ইজৰাইলৰ সন্তানসকলে চিঠি খেলৰ দ্বাৰাই লেবিয়া লোকসকলক সেইবোৰ নগৰ আৰু লগত চৰণীয়া ঠাইবোৰ দিলে। পাছত তেওঁলোকে জিহুদাৰ সন্তানসকলৰ ফৈদৰ পৰা আৰু চিমিউনৰ সন্তানসকলৰ ফৈদৰ পৰা পোৱা নগৰবোৰ নামে সৈতে উল্লেখ কৰাৰ দৰে নগৰ দিলে। এই নগৰ লেবিৰ সন্তান কহাতীয়া বংশৰ মাজত থকা হাৰুণৰ বংশধৰসকলৰ হ'ল, কিয়নো তেওঁলোকৰ নাম প্ৰথমেই উঠিল। ইজৰাইলৰ সন্তানসকলে তেওঁলোকক জিহুদাৰ পৰ্বতীয়া অঞ্চলত থকা চাৰিওফালৰ চৰণীয়া ঠাইৰে সৈতে কিৰিয়ত অৰ্ব অৰ্থাৎ হিব্ৰুন দিলে। সেই অৰ্ব অনাকৰ পিতৃ আছিল। কিন্তু সেই নগৰৰ পথাৰসমূহ আৰু তাৰ গাঁওবোৰ তেওঁলোকে আধিপত্যৰ অৰ্থে জিফুনীৰ পুত্ৰ কালেবক দিলে। তেওঁলোকে হাৰুণ পুৰোহিতৰ সন্তানসকলক চৰণীয়া ঠাইৰে সৈতে নৰবধিৰ আশ্ৰয় নগৰ হিব্বুন আৰু চৰণীয়া ঠাইৰে সৈতে লিবনা, চৰণীয়া ঠাইৰে সৈতে যত্ৰীৰ, চৰণীয়া ঠাইৰে সৈতে অষ্টমুৰা, চৰণীয়া ঠাইৰে সৈতে হুলুন, চৰণীয়া ঠাইৰে সৈতে দবি, চৰণীয়া ঠাইৰে সৈতে ঐন, চৰণীয়া ঠাইৰে সৈতে যুক্তা আৰু চৰণীয়া ঠাইৰে সৈতে বৈত চেমচ। সেই দুই ফৈদৰ পৰা এই 9খন নগৰ পালে। আৰু বিঞ্জামিন ফৈদৰ পৰা চৰণীয়া ঠাইৰে সৈতে গিবিউন, চৰণীয়া ঠাইৰে সৈতে গেবা, চৰণীয়া ঠাইৰে সৈতে অনাথুত আৰু চৰণীয়া ঠাইৰে সৈতে অলমুন, এই 4খন নগৰ দিলে। নিজ নিজ চৰণীয়া ঠাইৰে সৈতে সৰ্বমুঠ 13খন নগৰ হাৰুণৰ বংশৰ পুৰোহিতসকলে পালে। আৰু কহাতৰ অৱশিষ্ট পৰিয়াল অৰ্থাৎ কহাতৰ পৰিয়ালসমূহ লেবিয়া ইফ্ৰইম ফৈদৰ পৰা চিঠি খেলৰ দ্বাৰাই নিজ আধিপত্য নগৰ পালে। ইজৰাইলৰ সন্তানসকলে চৰণীয়া ঠাইৰে সৈতে নৰবৰ্ধি অৰ্থাৎ যিকোনো লোকে অনিচ্ছাকৃতভাৱে বধ কৰা লোকসকলৰ আশ্ৰয় লোৱা নগৰ ইফ্ৰইম পৰ্বতীয়া অঞ্চলত থকা চিকিম চৰণীয়া ঠাইৰে সৈতে গেজৰ আৰু ইয়াৰ চৰণীয়া ঠাইৰে সৈতে কিপচৰিম আৰু চৰণীয়া ঠাইৰে সৈতে বৈত হুৰুণ, এই 4খন নগৰ দিলে। আৰু ডান ফৈদৰ পৰা চৰণীয়া ঠাইৰে সৈতে ইলটকি, চৰণীয়া ঠাইৰে সৈতে গিপথুন, চৰণীয়া ঠাইৰে সৈতে অয়ালুন, চৰণীয়া ঠাইৰে সৈতে গট ৰিমুন, এই চাৰিখন নগৰ দিলে আৰু মনচিৰ আধা ফৈদৰ পৰা কহাতৰ বংশলৈ চৰণীয়া ঠাইৰে সৈতে টানক আৰু চৰণীয়া ঠাইৰে সৈতে গেট ৰিমুন এই দুখন নগৰ তেওঁলোকক দিলে। কহাতৰ অৱশিষ্ট বংশধৰসকলে নিজ নিজ চৰণীয়া ঠাইৰে সৈতে সৰ্বমুঠ দহখন নগৰ পালে। অন্য লেবিয়াসকলৰ বংশধৰবোৰৰ মাজৰ গেচুনৰ সন্তানসকলক মনচিৰ আধা ফৈদৰ পৰা চৰণীয়া ঠাইৰে সৈতে নৰবধিৰ আশ্ৰয় নগৰ বাচানত থকা গুলন আৰু চৰণীয়া ঠাইৰে সৈতে বেস্তৰা এই দুখন নগৰ দিলে। গেচুনৰ বংশধৰ সকললৈ ইছাখৰ ফৈদৰ পৰা চৰণীয়া ঠাইৰে সৈতে কিছিয়ুন লগতে চৰণীয়া ঠাইৰে সৈতে ডাবৰত চৰণীয়া ঠাইৰে সৈতে জমুত আৰু চৰণীয়া ঠাইৰে সৈতে অইন গন্নিম এই চাৰিখন নগৰ দিলে। আৰু আছেৰ ফৈদৰ পৰা চৰণীয়া ঠাইৰে সৈতে মিছাল চৰণীয়া ঠাইৰে সৈতে অব্দুন চৰণীয়া ঠাইৰে সৈতে শিলকট আৰু চৰণীয়া ঠাইৰে সৈতে ৰহুব এই চাৰিখন নগৰ দিলে। আৰু নপ্তালী ফৈদৰ পৰা চৰণীয়া ঠাইৰে সৈতে নৰবধিৰে আশ্ৰয় লোৱা নগৰ গালিলত থকা কেদছ চৰণীয়া ঠাইৰে সৈতে সমুঠ দূৰ আৰু চৰণীয়া ঠাইৰে সৈতে কটন এই তিনিখন নগৰ দিলে। নিজ নিজ বংশানুসাৰে গেচুনীয়াসকলে নিজ নিজ চৰণীয়া ঠাইৰে সৈতে সৰ্বমুঠ তেৰখন নগৰ পালে। পাছত তেওঁলোকে মৰাৰী ফৈদবোৰক অৰ্থাৎ অৱশিষ্ট লেবিয়ালৈ জবুলুন জনগোষ্ঠীৰ পৰা চৰণীয়া ঠাইৰে সৈতে জকনিয়াম চৰণীয়া ঠাইৰে সৈতে কটা চৰণীয়া ঠাইৰে সৈতে ডিম্মা আৰু চৰণীয়া ঠাইৰে সৈতে নহলাল এই চাৰিখন নগৰ দিলে। ৰুবেন ফৈদৰ পৰা মৰাৰী বংশবোৰলৈ চৰণীয়া ঠাইৰে সৈতে বেচৰ চৰণীয়া ঠাইৰে সৈতে জহচ চৰণীয়া ঠাইৰে সৈতে কাদেমুত আৰু চৰণীয়া ঠাইৰে সৈতে মেফাট এই চাৰিখন নগৰ দিলে। আৰু গাত ফৈদৰ পৰা চৰণীয়া ঠাইৰে সৈতে অনিচ্ছাকৃতভাৱে নৰবধ কৰা লোকৰ আশ্ৰয় নগৰ গিলিয়ডত থকা ৰমুত চৰণীয়া ঠাইৰে সৈতে মহনিয়ম তেওঁলোকক দিয়া হ'ল। মৰাৰী বংশবোৰলৈ চৰণীয়া ঠাইৰে সৈতে হিজবুন আৰু চৰণীয়া ঠাইৰে সৈতে জাজেৰ মুঠতে এই চাৰিখন নগৰ দিলে। লেবিয়াসকলৰ অৱশিষ্ট ফৈদ অৰ্থাৎ মৰাৰী নিজ নিজ বংশ অনুসাৰে এইবোৰ নগৰ হ'ল। তেওঁলোকে চিঠি খেলৰ দ্বাৰাই বাৰখন নগৰ পালে। ইজৰাইলৰ সন্তানসকলৰ আধিপত্যৰ মাজত থকা লেবিয়াসকলৰ আটাই নগৰ চৰণীয়া ঠাইৰে সৈতে সৰ্বমুঠ ৪৮খন নগৰ আছিল। সেইবোৰৰ প্ৰত্যেক নগৰৰ চাৰিওকাষে চৰণীয়া ঠাই আছিল। সকলো নগৰ সেইদৰে আছিল। এইদৰে যিহুৱাই ইজৰাইল লোকৰ পূৰ্বপুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত খাইছিল সেই দেশ তেওঁলোকক দিলে। তেওঁলোকে তাক অধিকাৰ কৰি তাৰ মাজত নিৰ্বাস কৰিলে। তেতিয়া যিহুৱাই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত খোৱাৰ দৰে চাৰিওফালে তেওঁলোকক জিৰণি দিলে। তেওঁলোকৰ শত্ৰুসকলৰ মাজৰ কোনেও তেওঁলোকৰ আগত থিয় হ'ব নোৱাৰিলে। যিহুৱাই তেওঁলোকৰ সকলো শত্ৰুক তেওঁলোকৰ হাতত দিলে। যিহুৱাই ইজৰাইলৰ বংশলৈ যি যি মংগলৰ বাক্য কৈছিল তাৰ মাজৰ এটিও বাক্যও নিষ্ফল নহ'ল, সকলো সিদ্ধ হ'ল।